এজৰা ছয় অধ্যায়। দাৰিয়াবছে উত্তৰ দিয়া, মন্দিৰ নিৰ্মাণ কৰি সমাপ্ত কৰা, নিষ্ঠাৰ পৰ্ব পালন কৰা। সেয়ে দাৰিয়াবছ ৰজাই বাবিল ৰাজভঁৰালত থকা নথিপত্ৰবোৰ বিচাৰ কৰিবলৈ আজ্ঞা দিলে। মাদিয়াৰ অগমথাত নগৰৰ গড়ত এখন নুৰিওৱা পুথি পোৱা গ'ল। সেই পুথিত এই বিৱৰণ লিখা আছিল, কুৰচ ৰজাৰ প্ৰথম বছৰত কুৰচ ৰজাই জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ বিষয়ে এটা আজ্ঞা জাৰি কৰিছিল, বলিদানৰ বাবে গৃহটোৰ নিৰ্মাণ কৰা হওক। তাৰ দেৱালবোৰৰ ওখ আৰু বহল ষাঠিহাত, তিনিহাৰী ডাঙৰ শিল আৰু এহাৰী নতুন কাঠৰ সৈতে নিৰ্মাণ কৰা হওক। এই নিৰ্মাণ কাৰ্যত ৰজাৰ গৃহৰ পৰা ব্যয় কৰা হওক। ঈশ্বৰৰ গৃহৰ যিবোৰ সোণ আৰু ৰূপৰ বস্তু নবুখদনেচৰে জেৰুচালেমৰ মন্দিৰৰ পৰা উলিয়াই বাবিলৰ মন্দিৰলৈ আনিছিল, সেইবোৰো ঘূৰাই পঠোৱা হওক। সেইবোৰ জেৰুচালেমৰ মন্দিৰলৈ পঠোৱা আৰু সেইবোৰ ঈশ্বৰৰ গৃহত জমা কৰা হওক। চঠৰ বুজনয় তত্ত্বনয় আৰু নদীৰ সিপাৰে থকা তোমালোকৰ সহকাৰী কৰ্মচাৰীসকলৰ পৰা আঁতৰি থাকা। ঈশ্বৰৰ সেই গৃহৰ কাৰ্য তোমালোকে এৰি দিয়া। ঈশ্বৰৰ গৃহ অধ্যক্ষ আৰু যিহুদীৰ বৃদ্ধসকলে সেই ঠাইতে নিৰ্মাণ কৰক। যিসকল যিহুদী বৃদ্ধ লোকে ঈশ্বৰৰ সেই গৃহ নিৰ্মাণ কৰি আছে, তেওঁলোকৰ বাবে এই সকলো কৰিবলৈ মই তোমালোকক আজ্ঞা দিছোঁ। সেই লোকসকলৰ কাৰ্য বন্ধ নহ'বৰ বাবে নদীৰ সিপাৰৰ ৰাজকৰৰ পৰা ৰজাৰ ধনেৰে তেওঁলোকক হাজিৰা দিয়া হওক। স্বৰ্গৰ ঈশ্বৰৰ উদ্দেশ্যে হোম বলি দিবলৈ জেৰুচালেমৰ পুৰোহিতসকলে আদেশ দিয়া অনুসাৰে প্ৰতিদিনে ক্ষতি নকৰাকৈ যি যি প্ৰয়োজনীয় বস্তু, যেনে দমৰা, মতা মেৰ বা মেৰ চাক পোৱালি, ঘেঁহু, লোণ, দ্ৰাক্ষাৰস বা তেল, এই সকলো বস্তু তেওঁলোকক দিয়া হওক। স্বৰ্গৰ ঈশ্বৰলৈ দান দিবলৈ আৰু ৰজা আৰু তেওঁ পুত্ৰসকলৰ কাৰণে তেওঁলোকে প্ৰাৰ্থনা কৰিবলৈ তোমালোকে এইদৰে কৰা, মই আজ্ঞা কৰিছোঁ যে যিকোনোৱে এই আজ্ঞা লংঘন কৰিব, তাৰ ঘৰৰ ছালৰ এডাল কাঠ উলিয়াই আনি তেওঁক তাত আঁৰি থোৱা হ'ব, আৰু সেই দুখৰ বাবে তেওঁ ঘৰ জাবৰৰ দম কৰা হ'ব। যিকোনো ৰজা আৰু প্ৰজাই জেৰুচালেমত থকা ঈশ্বৰৰ গৃহৰ এই আজ্ঞা লংঘন কৰিব, তেওঁক ঈশ্বৰে উচ্ছন্ন কৰিব। মই দাৰিয়াবছে এই আজ্ঞা কৰিছোঁ, ইয়াক সম্পূৰ্ণভাৱে পালন কৰা। তাৰ পাছত ৰজা দাৰিয়াবছে দিয়া আদেশ অনুসাৰে তত্ত্বনয়, চঠৰ, বুজনয় আৰু তেওঁলোকৰ সহকাৰীসকলে সকলো কাৰ্য কৰিলে। সেয়ে হগগৈ আৰু জখৰীয়া ভাৱবাদীৰ ভাৱবাণীৰ নিৰ্দেশ অনুযায়ী জিহুৰাৰ বৃদ্ধসকলে নিৰ্মাণ কাৰ্য কৰিলে। তেওঁলোকে ইজৰাইলৰ ঈশ্বৰ আৰু কুৰচ, দাৰিয়াবছ আৰু পাৰস্য ৰজা অটক্ষতৰ আজ্ঞা অনুসাৰে তেওঁলোকে গৃহ নিৰ্মাণ কৰিলে। ৰজা দাৰিয়াবছৰ ৰাজত্বৰ ষষ্ঠ বছৰৰ অদৰ মাহৰ মাৰ্চ মাহৰ পূৰ্ণিমাৰ পৰা এপ্ৰিল মাহৰ পূৰ্ণিমালৈকে তৃতীয় দিনা এই গৃহ সম্পূৰ্ণ হ'ল। ঈশ্বৰৰ এই গৃহ আনন্দেৰে ইজৰাইলৰ লোক, পুৰোহিত, লেবিয়া আৰু বন্দিত্বৰ পৰা অহা লোকসকলে ঈশ্বৰৰ এই গৃহ আনন্দেৰে ঈশ্বৰলৈ উৎসৰ্গা কৰিলে। ঈশ্বৰৰ গৃহ উৎসৰ্গ কৰোঁতে 100 দমৰা, 100 মতা মেৰ চাক আৰু 400 মেৰ চাক পোৱালি তেওঁলোকে দান দিলে। ইজৰাইলত থকা প্ৰতিটো জাতিৰ বাবে এটা আৰু সকলো ইজৰাইল লোকসকলৰ বাবে পাপাৰ্থক বলিস্বৰূপে 12টা মতা ছাগলীও দান কৰিলে। মুচিৰ পুস্তকখনত লিখা অনুসাৰে তেওঁলোকে জেৰুচালেমত ঈশ্বৰৰ পৰিচৰ্যাৰ অৰ্থে পুৰোহিতসকলক আৰু লেবিয়াসকলক কাৰ্যৰ বিভাগ অনুসাৰে নিযুক্ত কৰিলে। সেয়ে প্ৰথম মাহৰ 14 দিনৰ দিনা বন্দিত্বৰ পৰা অহা লোকসকলে নিষ্ঠাৰ পৰ্ব পালন কৰিলে। পুৰোহিত আৰু লেবিয়াসকলে নিজকে শুচি কৰিলে আৰু যিসকল বন্দিত্বৰ পৰা আহিছিল তেওঁলোক সকলোৰে বাবে নিষ্ঠাৰ পৰ্ব বলি উৎসৰ্গ কৰিলে। বন্দিত্বৰ পৰা অহা ইজৰাইলৰ লোকসকল, যিসকলে দেশৰ অশুচি লোকসকলৰ পৰা নিজকে পৃথক কৰি ৰাখিলে আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে হৰ্ষধ্বনি কৰিলে, তেওঁলোকে নিষ্ঠাৰ পৰ্বৰ মাংসৰ কিছু অংশ ভোজন কৰিলে। তেওঁলোকে 7 দিনলৈকে খমিৰ নিদিয়া পিঠাৰ পৰ্ব আনন্দেৰে পালন কৰিলে, কিয়নো জিহুৱাই তেওঁলোকলৈ আনন্দ কঢ়িয়াই আনিলে আৰু ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ গৃহৰ নিৰ্মাণ কাৰ্যত তেওঁলোকৰ হাত সবল কৰিবৰ অৰ্থে ৰজা অসুৰৰ মন তেওঁলোকলৈ ঘূৰালে।